ইব্ৰী অধ্যায় 11। বিশ্বাস হৈছে আশা কৰা বিষয়ৰ নিশ্চয় জ্ঞান, অদৃশ্য বিষয়ৰ প্ৰমাণ প্ৰাপ্তি, কিয়নো তাতেই বৃদ্ধ লোকসকলে সাক্ষ্য পালে। বিশ্বাসৰ দ্বাৰাই আমি বুজিছো যে সৃষ্টিখন ঈশ্বৰৰ বাক্যৰ দ্বাৰাই স্থাপন কৰা হ'ল। তাতে দৃশ্য বস্তুবোৰ যে প্ৰকাশিত বস্তুবোৰৰ পৰা উৎপন্ন কৰা হ'ল এনে নহয়। বিশ্বাসৰ গুণে হেবলে ঈশ্বৰৰ উদ্দেশ্যে কৈনতকৈ উত্তম বলিদান উৎসৰ্গ কৰিলে, আৰু তাৰ দ্বাৰাই তেওঁ যে ধাৰ্মিক ইয়াৰে সাক্ষ্য পালে। অৰ্থাৎ ঈশ্বৰে তেওঁৰ উপহাৰৰ বিষয়ে সাক্ষ্য দিছিল, আৰু তাৰ দ্বাৰাই তেওঁ মৃত হৈও এতিয়ালৈকে কথা কৈ আছে। বিশ্বাসৰ গুণে হনুকে মৃত্যু নেদেখিবৰ নিমিত্তে তেওঁক লোকান্তৰলৈ নিয়া হ'ল, তাতে তেওঁক পোৱা নগ'ল। কিয়নো ঈশ্বৰে তেওঁক লোকান্তৰলৈ নিলে, কাৰণ লোকান্তৰলৈ নিয়াৰ পূৰ্বেই তেওঁ যে ঈশ্বৰক সন্তুষ্ট কৰিলে ইয়াৰ সাক্ষ্য পালে। কিন্তু বিনা বিশ্বাসেৰে ঈশ্বৰক সন্তুষ্ট কৰা অসাধ্য, কিয়নো ঈশ্বৰ যে আছে আৰু তেওঁ যে তেওঁক বিচৰা লোকৰ পুৰস্কাৰ দিওঁতা হয়, ইয়াকে তেওঁৰ ওচৰলৈ চপা মানুহে বিশ্বাস কৰিব লাগে। বিশ্বাসৰ গুণে নোহে ভাবি বিষয়ত আদেশ পায়ে ভয়তে নিজৰ পৰিয়ালৰ পৰিত্ৰাণৰ অৰ্থে এখন জাহাজ নিৰ্মাণ কৰিলে, আৰু তাৰ দ্বাৰাই জগতক দোষী কৰি নিজে বিশ্বাসমূলক ধাৰ্মিকতাৰ অধিকাৰী হ'ল। বিশ্বাসৰ গুণে আব্ৰাহাম আমন্ত্ৰিত হ'ল। অধিকাৰৰ অৰ্থে যি ঠাই পাবৰ আগন্তুক আছে তেওঁ তালৈ ওলাই যাবৰ আজ্ঞা মানিলে, আৰু কলৈ যায় তাক নাজানেও ওলাই গ'ল। বিশ্বাসৰ গুণে তেওঁ বিদেশৰ দৰে প্ৰতিজ্ঞাৰ দেশত প্ৰৱাসী হৈ সেই একে প্ৰতিজ্ঞাৰ সহকাৰী ইছহাক আৰু জাকুবৰ সহিত তম্বুত বাস কৰিছিল। কিয়নো যি নগৰৰ স্থাপন আৰু নিৰ্মাণকৰ্তা ঈশ্বৰ, ভিত্তিমূল থকা সেই নগৰলৈ তেওঁ অপেক্ষা কৰিছিল। বিশ্বাসৰ গুণে চাৰায়ো অতিৰিক্ত বয়সত বংশ উৎপাদনৰ শক্তি পালে, কিয়নো তেওঁ প্ৰতিজ্ঞা কৰাজনাক বিশ্বাসী বুলি জ্ঞান কৰিছিল। এই হেতুকে এজনৰ পৰা অৰ্থাৎ মৃত্যুতুল্য জনাৰ পৰাই লেখত আকাশৰ তৰাবোৰৰ সমান আৰু সাগৰৰ তীৰত থকা বালিৰ নিচিনা অসংখ্য লোক উৎপন্ন হ'ল। সেই সকলো বিশ্বাসত মৰিল। তেওঁবিলাকে প্ৰতিজ্ঞাবোৰৰ ফল নাপালে, কিন্তু দূৰৈতে সেইবোৰক দেখি নমস্কাৰ কৰিছিল, আৰু নিজে যে পৃথিৱীত বিদেশী আৰু প্ৰৱাসী তাক স্বীকাৰ কৰিছিল। কিয়নো যিবিলাকে এনেকুৱা কথা কয় তেওঁবিলাকে যে নিজ দেশ বিচাৰিছিল ইয়াকে প্ৰকাশ কৰে। তেওঁবিলাকে যি দেশৰ পৰা ওলাই আহিছিল তালৈ মন কৰা হলে অৱশ্যে উলটি যাবলৈ সুসময় পালেহেঁতেন, কিন্তু এতিয়া তেওঁবিলাকে তাতকৈ এটি উত্তম অৰ্থাৎ স্বৰ্গীয় দেশলৈ আকাংক্ষা কৰে। এই হেতুকে ঈশ্বৰে তেওঁবিলাকৰ ঈশ্বৰ বুলি প্ৰখ্যাত হবলৈ লাজ নাপায়, কিয়নো তেওঁবিলাকৰ কাৰণে তেওঁ এখন নগৰ যুগুত কৰিলে। আব্ৰাহাম পৰীক্ষিত হলত বিশ্বাসৰ গুণে ইছহাকক উৎসৰ্গ কৰিলে, অৰ্থাৎ যিজনে প্ৰতিজ্ঞাবোৰ গ্ৰহণ কৰিছিল,
ইছহাকৰ পৰাহে তোমাৰ বংশ বিখ্যাত হ'ব।
এই কথা যিজনৰ প্ৰতি কোৱা হৈছিল তেওঁ নিজৰ একেটি পুত্ৰকে উৎসৰ্গ কৰিবলৈ ধৰিছিল, কাৰণ ঈশ্বৰে যে মৃতবিলাকৰ মাজৰ পৰাও তুলিব পাৰে ইয়াকে তেওঁ নিশ্চয় জ্ঞান কৰিছিল, আৰু তাৰ পৰা দৃষ্টান্তস্বৰূপে তেওঁক পুনৰাই পালেও। বিশ্বাসৰ গুণে ইছহাকে ভাবি বিষয়ৰ কথাটো জাকুব আৰু এছক আশীৰ্বাদ কৰিলে। বিশ্বাসৰ গুণে জাকুবে মৰণকালত যোচেফৰ পুত্ৰ দুজনৰ প্ৰতিজনক আশীৰ্বাদ কৰিলে, আৰু নিজ লাঘতিৰ মূৰত ভৰ দি ভজনাও কৰিলে। বিশ্বাসৰ গুণে যোচেফে অন্তিম কালত মিছৰ দেশৰ পৰা ইছৰাইলৰ সন্তানবিলাক ওলাই যোৱাৰ বিষয়ে উল্লেখ কৰি নিজৰ অস্থিৰ বিষয়ে আদেশ দিলে। মুচি উপজিলত বিশ্বাসৰ গুণে মাক বাপেকৰ দ্বাৰাই 3 মাহলৈকে তেওঁক লুকুৱাই থোৱা হৈছিল, কিয়নো তেওঁলোকে ল'ৰাটিক সুন্দৰ দেখিলে আৰু ৰজাৰ আজ্ঞালৈ ভয় নকৰিলে। পাছে মুচিয়ে বয়সীয়া হৈ বিশ্বাসৰ গুণে ফৌৰণৰ জীয়েকৰ পুত্ৰ বুলি প্ৰখ্যাত হবলৈ অস্বীকাৰ কৰিলে, কিয়নো তেওঁৰ পাপৰ অলপদিনীয়া সুখ ভোগ কৰাতকৈ ঈশ্বৰৰ লোকৰ লগত দুখ ভোগ কৰাকে মনোনীত কৰিলে, আৰু মিছৰৰ সকলো সম্পত্তিতকৈ খ্ৰীষ্টৰ নিন্দা মহাধন জ্ঞান কৰিলে, কিয়নো তেওঁ পুৰস্কাৰ দানলৈ দৃষ্টি কৰিছিল। বিশ্বাসৰ গুণে তেওঁ ৰজাৰ ক্ৰোধলৈ ভয় নকৰি মিছৰ দেশ ত্যাগ কৰিলে, কিয়নো অদৃশ্যজনাক দেখা পোৱাৰ দৰে তেওঁ থিৰে থাকিল আৰু প্ৰথমে জন্মবিলাকৰ সংহাৰকৰ্তাই তেওঁবিলাকক স্পৰ্শ নকৰিবৰ কাৰণে তেওঁ বিশ্বাসৰ গুণে নিষ্ঠাৰ পৰ্ব পালন আৰু তেজলোগ কাৰ্য কৰিলে। বিশ্বাসৰ গুণে তেওঁবিলাকে শুকান মাতেদি যোৱাৰ দৰে লোহিত সাগৰৰ মাজেদি গমন কৰিলে, কিন্তু মিছৰীয়াবিলাকে তাৰ চেষ্টা কৰিলত তেওঁবিলাকক গ্ৰাস কৰা হল। বিশ্বাসৰ গুণে 7 দিন জিৰিহুৰ গড় প্ৰদক্ষিণ কৰিলত সেই গড়বোৰ পৰিল। বিশ্বাসৰ গুণে ৰাহব বেচাই চোৰাংচোৱাবিলাকক শান্তিৰে আলহীৰূপে কাৰ্য কৰিলত অবাধ্যবিলাকৰ লগত তেওঁ বিনষ্ট নহল। আৰু অধিক কি ক'ম, গিদিয়ুন, বাৰাক, চিমচুন, জিপ্ত, দায়ুদ, চমুৱেল আৰু ভাৱবাদীসকল, এই সকলোৰে বৃত্তান্ত ক'বলৈ গ'লে সময় নোজোৰে। তেওঁবিলাকে বিশ্বাসৰ দ্বাৰাই নানা ৰাজ্য পৰাজয় কৰিলে, ধৰ্ম কৰ্ম কৰিলে, প্ৰতিজ্ঞাৰ ফল পালে, সিংহবোৰৰ মুখ বন্ধ কৰিলে, অগ্নিৰ তাপ নুমুৱালে, তৰোৱালৰ মুখৰ পৰা হাত সাৰিলে, দুৰ্বলতাৰ পৰাও বলৱন্ত হল, যুদ্ধত পৰাক্ৰমী হল, অন্য জাতীয়বিলাকৰ সৈন্যবোৰক হৰুৱালে। তিৰোতাবিলাকে নিজ নিজ মৃতবিলাকক পুনৰুত্থানৰ দ্বাৰাই পুনৰাই পালে, আৰু আনবিলাকে শ্ৰেষ্ঠ পুনৰুত্থানৰ ভাগী হবৰ কাৰণে মুক্তি অগ্ৰাহ্য কৰি যন্ত্ৰণা যন্ত্ৰত প্ৰহাৰৰ দ্বাৰাই হত হল। আন আন মানুহে বিদ্ৰূপ আৰু চাবুকৰ কোপ, এনেকি বন্ধন আৰু বন্দীশালৰ পৰীক্ষা পালে, তেওঁবিলাকক শিল দলিয়াই মৰা হল, কৰতেৰে ফলা হল, তেওঁবিলাক নানা ৰকমে পৰীক্ষিত হল, তেওঁবিলাকক তৰোৱালেৰে বধ কৰা হল, তেওঁবিলাকে দিনহীন আৰু ক্লেশ আৰু অত্যাচাৰ প্ৰাপ্ত হৈ মেৰ আৰু সাগৰ ছাল পিন্ধি ফুৰিছিল। এই জগত তেওঁবিলাকৰ যোগ্য নাছিল, তেওঁবিলাক নিৰ্জন ঠাইত, পৰ্বতত, গুহাত আৰু পৃথিৱীৰ গহ্বৰত ফুৰিছিল। এই সকলোৱে বিশ্বাসৰ দ্বাৰাই সাক্ষ্য পালেও প্ৰতিজ্ঞাৰ ফল নাপালে, কিয়নো ঈশ্বৰে আমাৰ নিমিত্তে কোনো শ্ৰেষ্ঠ বিষয় যুগুত কৰাত আমাৰ অবিহনে তেওঁবিলাকক সিদ্ধ হবলৈ নিদিলে।